দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কোকাঝাৰ জিলাৰ হৰিনাগুৰিৰ বাওখুংৰি পাহাৰত আজিৰে পৰা তিনিদিনীয়াকৈ ত্ৰয়োদশ বাওখুংৰি মহোৎসৱ। কোনোধৰণৰ চুক্তি অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ আলোচনাৰ অন্ত। আৰু গুৱাহাটীত কাইলৈৰ পৰা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলাৰ ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা। অসমবাসীৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত এদিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উজনিৰ পৰা নামনিলৈ বিহু ঢোলৰ গুমগুমনি আৰু নাচনীৰ নাচোনৰ চেউত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত নিশা ঢোলৰ গুমগুমনি আৰু পেপাৰ শব্দৰে মুখৰ হৈ উঠিছে। ঠাই বিশেষে আবাল বৃদ্ধ বনিতা সকলো বিহু হুঁচৰিৰ আখৰাত ব্যস্ত হৈ উঠা পৰিলক্ষিত হৈছে। বাপতিসাহোন ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছে। পৰহিলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গৌধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। বুধবাৰে মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱানখন আগবঢ়াই পৰস্পৰক বিহুৰ ওলগ যাচিব। চৰাইদেউ জিলাৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে ৰঙালী বিহুৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে। জিলাখনৰ ৰাইজে হুঁচৰিৰ আখৰা সম্পূৰ্ণ কৰাৰ লগতে জীয়ৰী বোৱাৰীসকলে বিহুৰ বাবে পিঠা পনা জা জলপানৰ যোগাৰো সম্পূৰ্ণ কৰিছে। শিৱসাগৰ সমীপৰ ৰুদ্ৰসাগৰৰ পুৰণি পুখুৰী পাৰত অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত আয়োজিত সাতদিনীয়া বিহু আৰু ঢোলবাদন কৰ্মশালাৰ কালি সামৰণি পৰে। 4 এপ্ৰিলৰ পৰা অনুষ্ঠিত এই কৰ্মশালাত 200+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিহু নাচ আৰু ঢোলবাদনৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ গ্ৰহণ কৰে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজৰ সহযোগত 2 বহাগত শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত মুকলি বিহু আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহ শিক্ষাবিদ তথা লোক সংস্কৃতিৰ গৱেষক ডঃ অনিল শইকীয়াই মুকলি কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড়ত কালিৰে পৰা 3 দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই মেলাত 28টা আত্মসহায়ক গোটৰ বিপণীৰ লগতে বিভিন্ন বিভাগৰ বিপণীয়ে অংশ লৈছে। জিলাখনৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে বিহুৰ প্ৰস্তুতি চলাইছে। মটক, মৰাণ আৰু আহোম জনগোষ্ঠীৰ লোকসকলে বালি হুঁচৰি আৰম্ভ কৰি বিহুৰ প্ৰস্তুতি চলাইছে। গোৱালপাৰা জিলাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত 3 দিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। মেলাৰ সৈতে সংগতি ৰাখি খেল ধেমালি প্ৰতিযোগিতা, বিহু নাচ, পৰম্পৰাগত সাজপাৰ, লোকগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীত নেতৃহাট, লক্ষীধৰ বৰা ক্ষেত্ৰকে ধৰি বিভিন্ন স্থানত বিহু উপলক্ষে বিপণী মুকলি কৰা হৈছে। ধেমাজি জিলাৰো বিভিন্ন প্ৰান্তত জনসাধাৰণে বিহুৰ প্ৰস্তুতি চলাইছে। বকোত আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 23গৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে। কামৰূপ আৰু গোৱালপাৰা জিলাৰ 1200তকৈও অধিক ল'ৰা ছোৱালীয়ে কৰ্মশালাত অংশ লৈছে। বিশ্বনাথ জিলাৰ কলাবাৰীতো বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাত 200+ নাচনী ঢুলীয়াই অংশগ্ৰহণ কৰিছে। সোমনাথ হোজাই প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। উত্তৰ গুৱাহাটীৰ মাইহাং সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলদৈ চহৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত কালিৰে পৰা বহাগী মেলা অনুষ্ঠিত হৈছে। সোমবাৰলৈ হ'বলগীয়া এই মেলা দৰং জিলাৰ আয়ুক্ত আয়ুষী জৈনে উদ্বোধন কৰে। একেদৰে হাতছিঙিমাৰীতো কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে বহাগী মেলা অনুষ্ঠিত হৈছে। ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত অনুষ্ঠিত এই মেলাৰ জৰিয়তে অঞ্চলটোৰ আত্মসহায়ক গোটৰ সদস্যসকলক হস্তনিৰ্মিত আৰু থলুৱা সামগ্ৰী বিক্ৰীৰ এখন সমন্বিত মঞ্চ প্ৰদান কৰিবলৈ বিচৰা হৈছে। হাফলঙত 3দিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত লোকসংগীত, বিহু নাচ আৰু পৰম্পৰাগত নৃত্যকে ধৰি ৰাজ্যৰ চহকী পৰম্পৰা প্ৰদৰ্শন কৰা হৈছে। এই মেলাত অঞ্চলটোৰ বিভিন্ন মহিলা সমিতিয়ে প্ৰস্তুত কৰা পিঠা পনা, হস্তশিল্প, বস্ত্ৰ আদি সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অসম গ্ৰামীণ জীৱিকা মিছনৰ তত্বাৱধানত শিলচৰত কালিৰে পৰা বহাগী মেলা অনুষ্ঠিত হৈছে। অহা 13 এপ্ৰিললৈ চলিবলগীয়া এই মেলাত আত্মসহায়ক গোটৰ সদস্যসকলৰ হস্তনিৰ্মিত আৰু থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। যোৰহাটৰ অল্ড চাৰ্কিট ৰোডতো বহাগী মেলাৰ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন আত্মসহায়ক গোট আৰু ভিন ভিন জাতি জনগোষ্ঠীৰ লোকসকলে এই মেলাত অংশগ্ৰহণ কৰিছে। তিতাবৰতো বহাগী মেলা অনুষ্ঠিত হোৱাৰ বাতৰি পোৱা গৈছে। কোকাঝাৰ জিলাৰ হৰিনাগুৰিৰ বাওখুংৰি পাহাৰত আজিৰ পৰা 3দিনীয়াকৈ ত্ৰয়োদশ বাওখুংৰি মহোৎসৱৰ আয়োজন কৰা হৈছে। মঙলবাৰে সামৰণি পৰিবলগীয়া এই উৎসৱৰ অংশ হিচাপে পৰম্পৰাগত বিশ্বাস অনুসৰি বাওখুংৰি পাহাৰ বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি পুৱা এই মহোৎসৱ আৰম্ভ হৈছে। উৎসৱৰ সৈতে সংগতি ৰাখি বড়ো জনগোষ্ঠীৰ থলুৱা খেল ধেমালিৰ আয়োজন কৰা হৈছে। তদুপৰি এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বৈশাগু আৰু বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ দিহা কৰা হৈছে। বাওখুংৰি উৎসৱ আয়োজক সমিতিৰ সভাপতি ধনেশ্বৰ গয়াৰীয়ে সকলো ধৰ্ম, বৰ্ণ তথা জাতি জনগোষ্ঠীৰ লোকক এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কয় যে 3দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰুওৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীৰ নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰি আহিছে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ দ্বাৰা বছৰটোলৈ অসুখ অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা BTCৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত প্ৰায় 21 ঘণ্টা ধৰি চলা আলোচনাৰ কোনো ধৰণৰ চুক্তি অবিহনে অন্ত পৰিছে। আলোচনাৰ অন্তত আমেৰিকা উপৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে আলোচনা সাৰ্থক আছিল যদিও কোনো ধৰণৰ চুক্তিত উপনীত হ'ব পৰা নগ'ল। তেওঁ কয় যে পাৰমাণৱিক অস্ত্ৰ আহৰণ নকৰাৰ বাবে ইৰাণৰ দীৰ্ঘকালীন প্ৰতিশ্ৰুতিবদ্ধতাক লৈ মতভেদ অব্যাহত আছে। তেওঁ লগতে কয় যে আমেৰিকাই ইৰাণক অন্তিম প্ৰস্তাৱ দিছে আৰু দেশখনৰ প্ৰতিক্ৰিয়ালৈ বাট চাই থকা হৈছে। ইয়াৰ পূৰ্বে ইৰাণ চৰকাৰে সামাজিক মাধ্যম এক্স যোগে দিয়া এটা বিবৃতিত একাংশ বিষয়ক লৈ মতানৈক্য সত্বেও আলোচনা অব্যাহত থাকিব বুলি ইংগিত দিয়ে। গুৱাহাটীত কাইলৈৰ পৰা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 33খন ৰাজ্যৰ প্ৰায় 800গৰাকী খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসম এমএছআৰ বক্সিং সংস্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কালি প্ৰতিযোগিতাৰ লগ মুকলি কৰে। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সহযোগত অসম এমএছআৰ বক্সিং সংস্থাই আয়োজন কৰা এই প্ৰতিযোগিতাৰ পৰাই যুৱ অলিম্পিক গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় পুৰুষ মহিলা বক্সিং দল বাছনি কৰা হ'ব। সোণাপুৰৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বাবে 10টা ওজন শাখাত 274গৰাকী ল'ৰা আৰু 240গৰাকী ছোৱালীয়ে নাম পঞ্জীয়ন কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এছিয়ান ছিনিয়ৰ আৰু 25 বছৰ অনুৰ্ধ এছিয়ান লন বল চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰা 14জনীয়া অসমৰ দলৰ আটাইকেইগৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। নয়নমণি শইকীয়াই মহিলাৰ আৰু পুতুল সোণোৱালে পুৰুষৰ ছিংগলছত সোণৰ পদক লাভ কৰিছে। প্ৰতিযোগিতাত নয়নমণি আৰু পুতুলৰ উপৰি জয়ন্ত শৰ্মায়ো প্ৰতিযোগিতাৰ পুৰুষৰ ফ'ৰ শিতানত সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বনগীতা হাজৰিকাই মহিলাৰ ফ'ৰ শিতানত ৰূপৰ পদক অৰ্জন কৰে। সুৰঞ্জনা বৰুৱাই 25 বছৰ অনুৰ্ধৰ ছোৱালীৰ ছিংগলছত আৰু বিতু দাসে ল'ৰাৰ ছিংগলছত ব্ৰঞ্জৰ পদক হস্তগত কৰে। গুৱাহাটীত কাইলৈৰ পৰা অহা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 33খন ৰাজ্যৰ প্ৰায় 800গৰাকী খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসম এমএছআৰ বক্সিং সংস্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই এখন সংবাদমেল যোগে এই কথা সদৰি কৰে। এই অনুষ্ঠানতে ৰাজ্যিক সংস্থাটোৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিযোগিতাৰ লগ মুকলি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছক 23 ৰাণত পৰাস্ত কৰে। এইবাৰৰ প্ৰতিযোগিতাত দলটোৰ এয়া প্ৰথম জয়। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি সঞ্জু ছেমছনৰ অনবদ্য 115 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 212 ৰাণ সংগ্ৰহ কৰে। ছেমছনে 56টা বলত 115 ৰাণ কৰি আউট নোহোৱাকৈ থাকে আৰু আয়ুষ মাহাত্ৰেই 59 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 20 অভাৰত 2টা উইকেট হেৰুৱাই 189 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ ট্ৰিষ্টন ষ্টোপছে সৰ্বাধিক 60 ৰাণ কৰে। চেন্নাইৰ হৈ জেমি অৱৰ্টনে 4টা উইকেট দখল কৰে। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কালি নিউ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত আন এখন খেলত পঞ্জাব কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰঙালী বিহুলৈ এদিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কোকৰাঝাৰ জিলাৰ হৰিনাগুৰিৰ বাওখুংৰী পাহাৰত আজিৰে পৰা 3দিনীয়াকৈ ত্ৰয়োদশ বাওখুংৰী মহোৎসৱ। কোনো ধৰণৰ চুক্তি অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজৰ আলোচনাৰ অন্ত আৰু গুৱাহাটীত কাইলৈৰ পৰা অহা 19 এপ্ৰিললৈ অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং প্ৰতিযোগিতা। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব।